পনি গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আইন ভংগ কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সকীয়াই দিয়ে। তেওঁ কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাইজৰ অনুৰোধ মৰ্মে জুবিন ক্ষেত্ৰ বন্ধ কৰাৰ সময়সীমা নিশা 10 বজাৰ পৰিৱৰ্তে 11 বজালৈ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
আৰক্ষীয়ে কাকো বাধা নিদিয়ে, আইন মানুহৰ কাৰণে। আমি এটা নিয়ম বনাইছো, নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আৰু কোনোবাই যদি বোলে নহয় আমি গোটেই ৰাতি যাম, যিসকলে যাব তাতে যদি কিবা গণ্ডগোল হয় তেওঁলোকৰে দায়ী হব। আমিতো জুবিনৰ সমাধিত পুলিচ চিআৰপি লগাব নোৱাৰো। যি মানুহে আইন ভংগ কৰিব পিছত যদি তাতে কিবা বিপদ হয় আইনে তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক।
মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কাছাৰৰ লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দি মণ্ডল বিজেপিৰ কাৰ্যালয় আৰু লক্ষীপুৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ লাবক খেলপথাৰত লক্ষীপুৰ বিধানসভা সমষ্টিৰ 19,000ৰো অধিক মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেকসমূহ বিতৰণ কৰে। এই অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে বিজেপি চৰকাৰে মহিলাৰ উন্নয়নৰ বাবে অহৰহ কাম কৰি আছে। বৰ্তমান ৰাজ্যৰ প্ৰায় 4 লাখ আত্মসহায়ক গোটৰ সৈতে 40 লাখ মহিলা জড়িত হৈ আছে বুলিও তেওঁ কয়। অৰুণোদয় মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকল আৰ্থিকভাৱে সচ্ছল কৰি তোলাৰ বাবে চৰকাৰে পদক্ষেপ লৈছে বুলিও তেওঁ কয়। মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ লাভজেহাদ ৰোধ কৰিবলৈ শীঘ্ৰে আইন প্ৰণয়ন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ তদন্ত ক্ষিপ্ৰ কৰাৰ দাবীত শোণিতপুৰ জিলাৰ বিজেপিৰ উদ্যোগত আজি তেজপুৰ কলেজিয়েট ফিল্ডত জনসমদল উলিওৱা হয়। মন্ত্ৰী অশোক সিংহল, বিধায়ক গণেশ কুমাৰ লিম্বু, পদ্ম হাজৰিকাকে ধৰি জিলাখনৰ কেইবাগৰাকীও বিজেপি নেতাকৰ্মীয়ে এই সমদলত অংশ লয়। ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী শ্লোগানেৰে স্থানীয় লোকেও এই সমদলত অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে শিল্পীগৰাকীৰ মৃত্যুৰ সঠিক তদন্ত কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি বিহিবলৈ ন্যায়ালয়ক আহান জনায়। শুশ্ৰূষা সেতুৰ অধীনত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ আজি ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই এই স্বাস্থ্য শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সাংসদ ৰঞ্জিত দত্তই বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিত শুশ্ৰূষা সেতুৰ অধীনত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰে। এই স্বাস্থ্য শিবিৰত 18 বছৰ তলৰ শিশু, কিশোৰ কিশোৰীৰ হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰ, যকৃত, চকুকে ধৰি 50 বিধৰো অধিক ৰোগৰ বিনামূলীয়া চিকিৎসা কৰা হয়। এই শিবিৰৰ জৰিয়তে প্ৰায় 4,000 ৰোগীক চিকিৎসা কৰা হৈছে বুলি যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বে জানিবলৈ দিছে। শিৱসাগৰ জিলাৰ কোনো কোনো অঞ্চলত আফ্ৰিকান স্বাইন ফিভাৰৰ প্ৰকোপ বৃদ্ধি পোৱাত জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জিলাখনৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশ সমীৰণ বৰাই স্বাইন ফিভাৰৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰে। এই নিষেধাজ্ঞা অনুসৰি আমগুৰি ৰাজহ চক্ৰৰ অধীনত জীৱিত গাহৰি, গাহৰি মাংসৰে প্ৰস্তুত কৰা সামগ্ৰী আৰু গাহৰি মাংসৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছে। আনহাতে আমগুৰি ৰাজহ চক্ৰৰ অধীনত গাহৰিৰ মৃত্যুৰ সন্দৰ্ভত যিকোনো বিষয় বা বাতৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দৃষ্টিগোচৰ কৰাৰ লগতে মৃত গাহৰিৰ দেহটো দকৈ মাটি খান্দি তথা কঠোৰ জৈৱ সুৰক্ষামূলক ব্যৱস্থা অৱলম্বন কৰি পুতি থোৱাটো বাধ্যতামূলক কৰা হৈছে। গাহৰি উৎপাদক তথা গাহৰি পালকসকলক নতুনকৈ কোনো স্থানত যাতে আফ্ৰিকান স্বাইন ফিভাৰ ৰোগৰ সংক্ৰমণ হ'ব নোৱাৰে সেই ক্ষেত্ৰত কঠোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰা হৈছে। এই আদেশ অনুসৰি গাহৰিৰ খাদ্যৰ যিকোনো ধৰণৰ পৰিবহণৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছে। পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখাং বিধানসভা সমষ্টিৰ 80গৰাকী জীৱিকা সখীক আজি মন্ত্ৰী বিমল বৰাই স্কুটি বিতৰণ কৰে। মহিলা সবলীকৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত এই স্কুটিসমূহ বিতৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সখীসকলক এই দুচকীয়া বাহনসমূহৰ সদ ব্যৱহাৰ কৰি জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰিবলৈ আহান জনায়। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে বৰাক নৈত খনন কাৰ্য আৰম্ভ কৰিছে। বদৰপুৰ ঘাটৰ জাহাজঘাটত আয়োজিত অনুষ্ঠানত এই খনন কাৰ্যৰ শুভাৰম্ভ কৰা হয়। প্ৰায় 10.5 কিলোমিটাৰ নৈ খনন কাৰ্যৰ দ্বাৰা বদৰপুৰ ঘাটলৈ জাহাজ চলাচল সুচল কৰি তুলিবলৈ এটা চেনেল নিৰ্মাণ কৰা হ'ব। 32 মিটাৰ প্ৰস্থ আৰু 2 মিটাৰ গভীৰতালৈ খনন কৰাৰ বাবে এই কাম সম্পন্ন কৰা হ'ব। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে 44 কোটি টকাৰ অনুমোদন দিছে আৰু 3 বছৰৰ ভিতৰত এই কাৰ্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45